গীতমালা 123 অধ্যায় যাত্ৰাৰ সংগীত। সেই স্বৰ্গৰ হিংসাখনত থাকোতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ। গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়নীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পৰ্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ জিহুৱালৈ চাই থাকে। আমাক কৃপা কৰা, হে জিহুৱা, আমাক কৃপা কৰা, কিয়নো আমি লোকসকলৰ তুচ্ছ তাচ্ছিল্যত অধিককৈ পোত গলো। আমাৰ প্ৰাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্ৰূপ আৰু অহংকাৰীবোৰৰ অপমান অধিক হ'ল।